আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, এয়া মুকলি কৰিবলৈ লৈছো বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান ভক্তি বচন। পাপে ভৰা পৃথিৱীলৈ আশাৰ বাতৰি কঢ়িয়াই অনা ঈশ্বৰৰ মহান প্ৰেমৰ বাণী ভক্তি বচন অনুষ্ঠানৰ আৰম্ভণিতেই শুনক বাইবেলৰ বাণী।
পৰিত্ৰাতা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনাৰ ভালনে বাৰু? আমাৰ এই ভক্তিবচন অনুষ্ঠান আশা কৰোঁ আপুনি নিয়মিতভাৱে শুনি আছে। এই অনুষ্ঠান শুনি কেনে পাইছে আমালৈ চিঠি লিখি জনাবচোন। প্ৰিয় শ্ৰোতা, আপুনি বাৰু আমাৰ এই অনুষ্ঠান নিয়মিতভাৱে শুনি আছেনে? তেনেহ'লে আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ দ্বিতীয় বংশাৱলী নামৰ পুস্তকখনৰ পৰা অধ্যয়ন চলাই আছো, আৰু আজি আমি আলোচনা কৰিবলৈ লৈছো এই দ্বিতীয় বংশাৱলী পুস্তকৰ 8 আৰু 9 নম্বৰ অধ্যায়ৰ পৰা। এই অধ্যায় দুটাত ৰজা চলোমনৰ জীৱনৰ কেইটামান আচৰিত ঘটনাৰ বৰ্ণনা আমি পঢ়িবলৈ পাম, গতিকে আপোনালোকে অনুগ্ৰহ কৰি মনোযোগেৰে শুনিব। কিন্তু তাৰ আগতে আহকচোন আমি প্ৰাৰ্থনাৰে আলোচনালৈ আগবাঢ়োঁহক। প্ৰাৰ্থনা কৰো। হে আমাৰ স্বৰ্গত থকা মহানিশ্বৰ, আমাৰ প্ৰতি আপোনাৰ মৰমৰ সীমা নাই। চলোমন ৰজাৰ জীৱনৰ যোগেদি আজি সেই কথা আমি জানিব পাৰো, কাৰণ চলোমনৰ সফলতাৰ আঁৰত আছে আপোনাৰ অনুগ্ৰহ। কিন্তু আমি মানুহবিলাকে হলে নিৰ্বোধ অৱস্থাতেই থাকোঁ। আমি আপোনাৰ মৰমৰ মাজত ডুব গৈ থাকিও সেই মৰম বহু সময়ত চিনি নাপাওঁ। আমি জাগতিক মৰমত মোহ গৈ আপোনাক পাহৰি যাওঁ, আপোনাক আঘাত দিওঁ আৰু নিজেও আঘাতিত হওঁ। আমাৰ এই দুৰ্বলতাৰ কাৰণে আপোনাৰ চৰণত প্ৰাৰ্থনা কৰিছো প্ৰভু। আজিৰ আলোচনাৰ যোগেদি, চলোমনৰ জীৱনৰ যোগেদি আপুনি আমাক আমাৰ নিৰ্বোধতাৰ বিষয়ে আৰু আপোনাৰ মৰমৰ বিষয়ে জানিবলৈ দিয়ক, যাতে আমি জগতৰ মোহত মোহিত নহৈ আপোনাৰ মৰমত মোহিত হ'ব পাৰো আৰু আত্মিক জীৱনত যেন সফলতা লাভ কৰিব পাৰো। প্ৰভু যীশুৰ নামত এই প্ৰাৰ্থনা অৰ্পণ কৰিছো, আমেন। প্ৰিয় শ্ৰোতা, 8 আৰু 9 এই দুয়োটা অধ্যায়ৰ মূল বিষয়টো হ'ল চলোমন ৰজাৰ জীৱনৰ সফলতা আৰু গৌৰৱ, অৰ্থাৎ তেওঁৰ জীৱনৰ অভিজ্ঞতা, কৰ্ম আৰু আন আন দিশত তেওঁৰ সাক্ষ্যৰ বিষয়ে আমি এই অধ্যায়ত জানিব পাৰিম। চলোমন এজন শক্তিশালী ৰজা আছিল আৰু পিতৃ দাউদৰ সকলো আঁচনি আৰু উদ্দেশ্যবিলাক সম্পূৰ্ণ কৰিবলৈ তেওঁ চেষ্টা কৰিছিল। এতিয়া আমি 8 নম্বৰ অধ্যায়ৰ প্ৰথম পদ পঢ়ি দিছো, শুনিবচোন। চলোমনে ঈশ্বৰৰ গৃহ আৰু নিজৰ গৃহ সাজিবলৈ 20 বছৰ লাগিল। প্ৰিয় শ্ৰোতা, ঈশ্বৰৰ গৃহ নিৰ্মাণ কৰিবলৈ চলোমনৰ 20 বছৰ লাগিছিল। এয়া হ'ল তেওঁৰ মুঠ ৰাজত্বকালৰ আধা কাল। এইটো সঁচাকৈ বৰ ডাঙৰ কাম আছিল আৰু এইটো ঈশ্বৰেও তেওঁৰ বাক্যত বিশেষভাৱে লিপিবদ্ধ কৰোৱাইছে। 2 আৰু 3 নম্বৰ পদ, হুৰমে চলোমনক যি যি নগৰ উভোটাই দিছিল, সেই 20 বছৰৰ মূৰত সেইবোৰ চলোমনে পুনৰাই সজাই সেইবোৰত ইছৰাইলৰ সন্তানবিলাকক বাস কৰালে। পাছে চলোমনে হমাত চুবালৈ গৈ তাক পৰাজয় কৰিলে। প্ৰিয় শ্ৰোতা, চলোমনৰ গোটেই ৰাজত্বকালত এইখনেই আছিল একমাত্ৰ যুদ্ধ, কিন্তু ইও বিশেষ উল্লেখযোগ্য যুদ্ধ নাছিল। এইবাৰ 9 নম্বৰ পদ পঢ়িছো, কিন্তু চলোমনে তেওঁৰ কাৰ্যৰ নিমিত্তে ইছৰাইলৰ সন্তানবিলাকৰ মাজৰ কাকো বন্দী কামত নলগালে, কিন্তু তেওঁবিলাক ৰণুৱা, সেনাপতি, সাৰথি আৰু অশ্বাৰোহীৰ অধ্যক্ষ হ'ল। প্ৰিয় শ্ৰোতা, চলোমনে নিজৰ মানুহবিলাকক বন্দী কামত লগোৱা নাছিল, তেওঁলোকক সেনাপতি, অধ্যক্ষ আদি কামত লগাইছিল। বনুৱা কামৰ বাবে কনানিয়া মানুহবিলাকক লগাইছিল, যিসকলক সেই দেশৰ পৰা খেদি দিয়া হোৱা নাছিল। 10 নম্বৰ পদ, তেওঁবিলাকৰ মাজৰ 250 জন লোক চলোমন ৰজাৰ কাৰ্যত নিযুক্ত কৰা প্ৰধান বিষয়া আছিল। তেওঁবিলাকে লোকবিলাকৰ কাম চলাইছিল। প্ৰিয় শ্ৰোতাক, চলোমনৰ এই কামটোৱে পাছত গৈ বহুত জটিলতাৰ সৃষ্টি কৰিছিল। এই কথাটো ঈশ্বৰৰ বাক্যত উল্লেখ আছে যদিও ঈশ্বৰে তাত সন্তুষ্ট হোৱা নাছিল আৰু আশীৰ্বাদো কৰা নাছিল। এতিয়া 11 নম্বৰ পদটো পঢ়িছো, পাছে চলোমনে ফৰৌনৰ জীয়েকৰ কাৰণে সজা গৃহলৈ দাউদৰ নগৰৰ পৰা তেওঁক অনালে, কিয়নো তেওঁ কৈছিল, মোৰ ভাৰ্যা ইছৰাইলৰ দায়ুদ ৰজাৰ গৃহত বাস নকৰিব, কাৰণ যি যি ঠাইলৈ ঈশ্বৰৰ চন্দুক আহে সেই ঠাইবোৰ পবিত্ৰ। প্ৰিয় শ্ৰোতা, ছলোমনে বিয়া কৰোৱা ফৰৌনৰ জীয়েকৰ ক্ষেত্ৰত তেওঁ লোৱা এই সিদ্ধান্তটো বৰ আমোদজনক নহয়নে বাৰু? পবিত্ৰ ঠাইত তাইক ৰাখিব বিচৰা নাছিল, কিন্তু তাইৰ কাৰণে আন এটা ৰাজগৃহ নিৰ্মাণ কৰিছিল। সেই গৃহ দায়ুদৰ নগৰৰ পৰা দূৰৈত আছিল। বহুতো মানুহে অৱশ্যে ক'ব বিচাৰে যে ৰাজনৈতিক লাভালাভৰ বাবে তেওঁ আন আন দেশৰ পৰাও তিৰোতাবিলাক বিয়া কৰাইছিল, কাৰণ কোনো দেশৰ ৰাজকুমাৰী যদি ছলোমন ৰজাৰ পত্নী হয় তেন্তে সেই দেশৰ ৰজাই তেওঁৰ বিৰুদ্ধে কেতিয়াও যুদ্ধ নকৰিব, কাৰণ তেনে কৰিলে জীয়েক আৰু জোঁৱায়েকৰ বিৰুদ্ধে যুদ্ধ কৰাৰ দৰে হ'ব। এই কথাটো অৱশ্যে সঁচা হয় নে নহয় আমি ক'ব নোৱাৰো, সঁচা হ'বও পাৰে, কিন্তু যিয়েই নহওক এয়া কিন্তু ঈশ্বৰৰ ইচ্ছাৰ বিৰুদ্ধ আছিল। প্ৰিয় শ্ৰোতা, আঠ নম্বৰ অধ্যায়ৰ আলোচনা আমি ইমানতে সামৰিছো। এতিয়া আমি ন নম্বৰ অধ্যায়লৈ আগবাঢ়িছো। তাত আমি ঈশ্বৰৰ গৃহ, উৎসৱ পালন আৰু লেবিয়া পুৰোহিতসকলৰ নিযুক্তিৰ বিষয়ে আৰু কিছু কথা জানিব পাৰিম। এইবিলাক কাম কৰিবলৈ দায়ুদ ৰজাৰ ইচ্ছা আছিল যদিও তেওঁ কৰিব নোৱাৰা বাবে ছলোমনে সকলো সিদ্ধ কৰিছিল। ন নম্বৰ অধ্যায়টো হ'ল ছলোমনৰ জীৱনৰ বিষয়ে শেষ অধ্যায়, আৰু তেওঁৰ জীৱনৰ আটাইতকৈ উল্লেখযোগ্য কামটো হ'ল ঈশ্বৰৰ অৰ্থে গৃহ নিৰ্মাণ কৰা। ইয়াৰ বাহিৰেও ঈশ্বৰে তেওঁৰ যোগেদি আন এটা কাম কৰিব বিচাৰিছিল, সেইটো হৈছে ইছৰাইলৰ যোগেদি ঈশ্বৰে জগতৰ আগত ঘোষিত হ'ব বিচাৰিছিল। এই কামটো ছলোমনে সফল কৰিছিল। অৱশ্যে তেওঁলোকে ঈশ্বৰক ঘোষণা কৰা পদ্ধতি আজিৰ মণ্ডলীতকৈ কিছু বেলেগ আছিল। ঈশ্বৰক ঘোষণা কৰিবলৈ মণ্ডলী বাহিৰলৈ যায়, কিন্তু তেওঁলোকে জিৰচালেমলৈ আহিছিল। মণ্ডলী আজি শুভবাৰ্তালৈ মানুহৰ ওচৰলৈ যায়, কিন্তু তেওঁলোকে হলে মানুহবিলাকক মণ্ডলীলৈ আমন্ত্ৰণ কৰিছিল। ইছৰাইলে বহু ঈশ্বৰ বিশ্বাসী মানুহবিলাকৰ মাজত সত্য আৰু জীৱন্ত ঈশ্বৰক ঘোষণা কৰিছিল, কিন্তু মণ্ডলীয়ে হলে অনিশ্বৰবাদী মানুহৰ আগত পুনৰুত্থিত আৰু জীৱন্ত মুক্তিদাতা যীশুখ্ৰীষ্টক ঘোষণা কৰে। ঈশ্বৰে ইছৰাইলৰ ওপৰত যি দায়িত্ব অৰ্পণ কৰিছিল সেই দায়িত্ব পালন কৰাত কিছু পৰিমাণে তেওঁলোক সফল হৈছিল। তাৰ প্ৰমাণ হ'ল কেইবাজনো পৰজাতীয় লোকে ঈশ্বৰৰ বিষয়ে জানিবলৈ আৰু তেওঁক আৰাধনা কৰিবলৈ জেৰুচালেমৰ মন্দিৰলৈ আহিছিল। ঠিক সেইদৰে আজি খ্ৰীষ্টীয় মণ্ডলীৰ সফলতাৰ মাপকাঠি হ'ল যে কিমান জাতি উপজাতিৰ মাজত শুভবাৰ্তা ঘোষণা কৰা হ'ল সেইটো। অৱশ্যে শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ আজিৰ যুগটো বৰ জটিল হৈছে। আজি আমাৰ মাজত ভাল মণ্ডলী, পালক বা প্ৰচাৰক নোহোৱা নহয়, আছে। তাৰে ভিতৰত কিছুমান আকৌ অনুষ্ঠান প্ৰতিষ্ঠান ইত্যাদিতো সোমাই আছে। যি কি নহওক, সেই ঈশ্বৰভক্ত আৰু শুভবাৰ্তা প্ৰচাৰত আগ্ৰহী লোকসকলে জানে যে জাগতিক মানুহক ঈশ্বৰৰ অনুগ্ৰহৰ কথা বুজোৱাটো যথেষ্ট কঠিন কাম। কিন্তু আমি মনত ৰখা উচিত যে প্ৰভু যীশুখ্ৰীষ্টৰ শুভবাৰ্তা ঘোষণা কৰাটো প্ৰভু যীশুখ্ৰীষ্টৰ এটা আজ্ঞা, আৰু ইয়াৰ অৰ্থ হ'ল মানুহক মৃত্যুৰ পৰা জীৱনলৈ পাৰ হোৱাৰ পথৰ সন্ধান দিয়া। কিন্তু আজিৰ তুলনাত ঈশ্বৰক ঘোষণা কৰা কাৰ্যত ইছৰাইলীয় লোকসকলে আমি ভবাতকৈ কিছু বেছি পৰিমাণে সফলতা লাভ কৰিছিল। তেওঁলোকৰ বিফলতা বহুত আছে সঁচা, কিন্তু এটা সময়ত তেওঁলোকে গোটেই জগতৰ আগত ঈশ্বৰক ঘোষণা কৰিছিল। লোহাক চুম্বকে আকৰ্ষণ কৰাৰ দৰে এটা সময়ত জেৰুচালেমৰ পবিত্ৰ মন্দিৰে পৰজাতি মানুহবিলাকক আকৰ্ষণ কৰিছিল। এই ঘটনা ঘটিছিল ছলোমনৰ ৰাজত্বকালত, অৰ্থাৎ ছলোমনৰ ৰাজত্বকালতেই ঈশ্বৰক ঘোষণা কৰা কাৰ্যই শীৰ্ষবিন্দুত উপনীত হৈছিল। তেওঁৰ পাছত এই কাৰ্য পুনৰ কিছু শিথিল হৈ পৰিছিল। দায়ুদ আৰু ছলোমনৰ ৰাজত্বকালত ঈশ্বৰৰ ঘোষণা কৰা কাৰ্যই পৰজাতিসকলৰ ওপৰত এনেকুৱা কিছুমান প্ৰভাৱ পেলাইছিল যে তাৰে দুটা ঘটনা এতিয়া আমি আলোচনা কৰিব পাৰোঁ। আপুনি অনুগ্ৰহ কৰি মন দি শুনিবচোন। তুৰৰ ৰজা হুৰম আছিল তেনেকুৱা এজন লোক যিয়ে দায়ুদৰ যোগেদি ঈশ্বৰক জানিছিল। তেওঁ কেৱল ঈশ্বৰক জনাই নহয় ঈশ্বৰৰ গৃহ নিৰ্মাণৰ বাবে বহু পৰিমাণৰ কাঠ আৰু বনোৱা তেওঁ যোগান ধৰিছিল আৰু ছলোমনক তেওঁ প্ৰশংসাও কৰিছিল। সেই হুৰম আছিল জাফতৰ এজন পুত্ৰ। আন এটা আমি উদাহৰণ দিব পাৰো চিবাৰ ৰাণীৰ বিষয়ে। সেই চিবাৰ ৰাণীয়েও ছলোমনৰ যোগেদি ঈশ্বৰক জানিছিল। তেওঁ হামৰ বংশৰ এগৰাকী তিৰোতা আছিল আৰু তেওঁৰ পৰাই আমি প্ৰমাণ পাব পাৰো যে ইছৰাইলীয়সকলে পৃথিৱীৰ শেষলৈকে ঈশ্বৰৰ কথা ঘোষণা কৰিছিল। বাইবেলৰ নতুন নিয়মতো পৃথিৱীৰ শেষলৈকে শুভবাৰ্তা ঘোষিত হোৱাৰ প্ৰমাণ আমি পাওঁ। তাৰ উদাহৰণস্বৰূপে ইথিওপিয়াৰ নপুংসক যিজন হামৰ পুত্ৰ, কৰ্নেলীয় যিজন জাফতৰ পুত্ৰ আৰু তাৰছৰ চৌল যিজন ছেমৰ পুত্ৰ, এওঁলোকে যীশুখ্ৰীষ্টক শুভবাৰ্তাৰ দ্বাৰাই বিশ্বাস কৰিছিল। এতিয়া জিৰচালেমলৈ চিবাৰ ৰাণীৰ আগমনৰ বিষয়ে দুই নম্বৰ বংশাৱলীৰ ন নম্বৰ অধ্যায়ৰ প্ৰথম পত্ৰ আমি পঢ়ি দিছো, শুনিবচোন। পাছে চিবা দেশৰ ৰাণীয়ে ছলোমনৰ যশস্যাৰ কথা শুনি জিৰচালেমত নিগুঢ় বাক্যৰ দ্বাৰাই তেওঁক পৰীক্ষা কৰিবলৈ সুগন্ধি দ্ৰব্য, অধিক সোণ আৰু বহুমূল্য বাখৰ বুজাই দিয়া অনেক উট আৰু অতিশয় অধিক লোকে সৈতে আহিল আৰু ছলোমনৰ ওচৰলৈ আহি তেওঁৰ মনত যি যি আছিল সকলোকে তেওঁক কলে। ছলোমনৰ যশস্যাৰ গোটেই ৰহস্যবোৰ তেওঁ চিবাৰ ৰাণীক কৈছিল। তেওঁ কৈছিল যে ঈশ্বৰে তেওঁক জ্ঞান দিছে আৰু মন্দিৰটো হ'ল ঈশ্বৰৰ লগত তেওঁলোকৰ মহামিলনৰ স্থান। এতিয়া আমি চাৰি নম্বৰ পদটো পঢ়ি দিম। তেওঁৰ মেজৰ আহাৰীয় দ্ৰব্য, মন্ত্ৰীবিলাক বহা, পৰিচাৰকবিলাক থিয় হোৱা আৰু তেওঁবিলাকৰ সাজ, তেওঁৰ পাণপাত্ৰ ধৰাবিলাক আৰু তেওঁবিলাকৰ সাজ আৰু ঈশ্বৰৰ গৃহলৈ উঠা খটখটি, এই সকলোকে দেখি তেওঁ বিচুৰ্তি খালে। প্ৰিয় শ্ৰোতা, প্ৰথম ৰাজাৱলী দহ নম্বৰ অধ্যায়ৰ চৌবিশ নম্বৰ পদত তেওঁৰ বিষয়ে কোৱা হৈছে যে ঈশ্বৰে ছলোমনৰ মনত যি জ্ঞান দিছিল তেওঁৰ সেই জ্ঞানৰ কথা শুনিবলৈ গোটেই পৃথিৱীৰ মানুহে তেওঁৰ লগত সাক্ষাৎ কৰিবলৈ চেষ্টা কৰিছিল। চিবাৰ ৰাণীও তেওঁৰ জ্ঞানত আকৰ্ষিত হৈ জিৰচালেমলৈ আহিছিল আৰু ঈশ্বৰক জানিছিল। ঈশ্বৰৰ গৃহলৈ উঠা খটখটি আৰু ভক্ষ নৈবেদ্য দুটা মন্দিৰৰ বৰ আচৰিত বস্তু আছিল। ভক্ষ নৈবেদ্যই যীশুখ্ৰীষ্টক বুজায়। যীশুখ্ৰীষ্টই যে গোটেই জগতৰ পাপৰ ভাৰ বহোতা হ'ব সেই বিষয়ে দায়ুদে বহুখিনি কথাই লিখি থৈ গৈছে। সেইবিলাক কথা ছলোমনে চিবাৰ ৰাণীক নিশ্চয় বুজাই কৈছিল। এতিয়া আমি পাঁচ আৰু ছয় নম্বৰ পদ দুটা পঢ়িছো। পাছে তেওঁ ৰজাক কলে, মই নিজ দেশত আপোনাৰ বাক্য আৰু জ্ঞানৰ বিষয়ে যি কথা শুনিছিলো সেয়ে সঁচা আছিল, কিন্তু মই আহি যেতিয়ালৈকে নিজ চকুৰে নেদেখিলো তেতিয়ালৈকে মই সেই কথাত প্ৰত্যয় নকৰিলো। আৰু চাওক, আপোনাৰ জ্ঞানৰ মহত্তৰ কথাৰ আধাও মোক কোৱা নাছিল। মই যি শুনিছিলো তাতকৈ আপোনাৰ গুণ অধিক আছে। প্ৰিয় শ্ৰোতা, ছলোমনৰ জ্ঞানৰ কথা শুনি তেওঁ ইমান আকৰ্ষিত হৈছিল যে তাক এবাৰ নিজে আহি নোচোৱাকৈ থাকিব পৰা নাছিল। কিন্তু সেই সময়ত যাতায়াতৰ বাবে উৰাজাহাজ বা ৰেলগাড়ী নাছিল আৰু চিবাৰ পৰা জিৰচালেমলৈ উটেৰে আহিবলৈ নিশ্চয় কেইবামাহো সময় লাগিছিল। কিন্তু তথাপিতো গৰম মৰুভূমিৰ দীঘলীয়া যাত্ৰাৰ কষ্টক আওকাণ কৰিও তেওঁ জিৰচালেমলৈ আহিছিল। কিয় বাৰু? ছলোমনৰ জ্ঞান আৰু তেওঁৰ ঈশ্বৰৰ বিষয়ে নিজে এবাৰ জানিবলৈ, বুজিবলৈ। কাৰণ নিজে নেদেখালৈ ৰাণীয়ে কথাবোৰ সম্পূৰ্ণৰূপে বিশ্বাস কৰিব পৰা নাছিল। কিন্তু যেতিয়া নিজ চকুৰে তেওঁ দেখা পালে তেতিয়া তেওঁ কি কলে সেই বিষয়ে আমি সাত আৰু আঠ নম্বৰ পদ দুটা পঢ়ি দিছো, শুনিবচোন। আপোনাৰ এই যি লোকবিলাকে, আপোনাৰ এই যি দাসবিলাকে আপোনাৰ আগত সদায় থিয় হৈ আপোনাৰ জ্ঞানৰ কথা শুনে, ইবিলাক ধন্য। যিজনাই আপোনাৰ ঈশ্বৰৰ অৰ্থে ৰজা কৰিবলৈ, তেওঁৰ সিংহাসনত আপোনাক বহুৱাবলৈ আপোনাত সন্তোষ পালে, আপোনাৰ সেই ঈশ্বৰ ধন্য। ইছৰাইলক চিৰকাললৈ স্থাপন কৰিবলৈ আপোনাৰ ঈশ্বৰে তেওঁবিলাকক প্ৰেম কৰিলে, এই দেখি তেওঁ বিচাৰ আৰু ধৰ্ম প্ৰচলিত কৰিবলৈ আপোনাক তেওঁবিলাকৰ ওপৰত ৰাজপদত নিযুক্ত কৰিলে। প্ৰিয় শ্ৰোতা, ৰাণীয়ে যি সকলো দেখিলে তাক লৈ তেওঁ ঈশ্বৰৰ গৌৰৱ নকৰাকৈ থাকিব নোৱাৰিলে। বিস্ময় মানি তেওঁ প্ৰশংসা কৰিবলৈ ধৰিলে। এইগৰাকী ৰাণীৰ বিষয়ে আমাৰ প্ৰভু যীশুৱে মুঠিয়ে লিখা শুভবাৰ্তা 12 নম্বৰ অধ্যায় 42 পদত এইদৰে কৈছে, দক্ষিণ দেশৰ ৰাণীয়ে মহাবিচাৰত এই কালৰ মানুহবিলাকে সৈতে উঠি ইহঁতক দোষী কৰিব, কিয়নো তেওঁ চলোমনৰ জ্ঞানৰ কথা শুনিবলৈ পৃথিৱীৰ সীমাৰ পৰা আহিছিল। কিন্তু চোৱা, চলোমনতকৈ মহান এজনা ইয়াত আছে। প্ৰিয় শ্ৰোতা, আমাৰ প্ৰভু যীশুৱে যিহেতু ছিবাৰ ৰাণীক দক্ষিণ দেশৰ পৰা অহা বুলি কৈছে, সেইকাৰণে আমি ভাবো যে তেওঁ নিশ্চয় আফ্ৰিকাৰ ফালৰ পৰা আহিছিল। তেওঁ আহোঁতে সুদাহাতে অহা নাছিল, লগত অনেক মূল্যৱান বস্তু আৰু বিলাসৰ সামগ্ৰী উপহাৰস্বৰূপে লৈ আহিছিল। আনকি প্ৰভু যীশুখ্ৰীষ্টৰ জন্মৰ সময়ত জ্ঞানী পণ্ডিতকেইজনে যি বহুমূলীয়া উপহাৰ প্ৰভু যীশুৰ বাবে লৈ আনিছিল তাতকৈ ছিবাৰ ৰাণীৰ উপহাৰৰ মূল্য নিশ্চয় বেছি আছিল। তেওঁ ৰাজকীয় মৰ্যাদাৰে জাক জমককৈ আৰু চালে চকুৰুৱাকৈ জিৰচালেমলৈ আহিছিল। তালৈ আহি তেওঁ চলোমনৰ লগত কথা পাতিছিল আৰু চলোমন ৰজাই নিৰ্মাণ কৰা ঈশ্বৰৰ গৃহ দৰ্শন কৰিছিল। মন্দিৰৰ ভিতৰত ভক্ষ নৈবেদ্যই তেওঁক সকলোতকৈ বেছি আকৰ্ষণ কৰিছিল। ভক্ষ নৈবেদ্যই হ'ল পুৰণি নিয়মত যীশুখ্ৰীষ্টৰ সঠিক আৰু সম্পূৰ্ণ ছবি। ইয়াৰ পৰা প্ৰমাণ পোৱা যায় যে ইছৰাইলীয়সকলে পৰজাতীয়সকলৰ মাজত ঈশ্বৰৰ কথা ঘোষণা কৰিছিল। এইবাৰ আমি 23 আৰু 25 পদ পঢ়িছো, ঈশ্বৰে চলোমনৰ মনত যি জ্ঞান দিছিল তেওঁৰ সেই জ্ঞানৰ কথা শুনিবলৈ পৃথিৱীৰ সকলো ৰাজ্যই তেওঁৰ লগত সাক্ষাৎ কৰিবলৈ চেষ্টা কৰিছিল। ঘোঁৰা আৰু ৰথৰ নিমিত্তে চলোমনৰ 4,000 ঘোঁৰাশাল আছিল আৰু তেওঁৰ 12,000 অশ্বাৰোহী। তেওঁ সিহঁতক নানা ৰথ নগৰত আৰু ৰজাৰ লগত আৰু জিৰচালেমতো ৰাখিছিল। প্ৰিয় শ্ৰোতাক, চলোমনে প্ৰচাৰ কৰিবলৈ বাহিৰলৈ যোৱা নাছিল, কিন্তু তথাপিতো তেওঁ গোটেই পৃথিৱীত ঈশ্বৰক ঘোষণা কৰিবলৈ সক্ষম হৈছিল। কিন্তু তেওঁৰ অত্যধিক ঐশ্বৰ্যই তেওঁৰ চৰিত্ৰ আচলতে বেয়া কৰি পেলাইছিল। মুচিৰ বিধানৰ দ্বাৰা ঘোঁৰা আৰু তিৰোতাৰ সংখ্যা বৃদ্ধি কৰিবলৈ বিশেষভাৱে নিষেধ কৰা আছিল, কিন্তু চলোমন ৰজাই এই দুয়োটাকেই বৃদ্ধি কৰিছিল। তেওঁৰ মেগিডোত থকা আৰু আন আন ঠাইৰ ঘোঁৰাশালৰ ধবংসাৱশেষবিলাক আজিও পৰি আছে। এতিয়া আমি 26 আৰু 27 নম্বৰ পদ দুটা পঢ়ি দিছো, আৰু তেওঁ ফৰাত নদীৰে পৰা পলেষ্টিয়াবিলাকৰ দেশলৈ আৰু মিছৰৰ সীমাৰ পৰা সকলো ৰজাবিলাকৰ ওপৰত তেওঁ শাসন কৰিছিল, আৰু ৰজাই জিৰচালেমত ৰূপক শিলৰ নিচিনা আৰু এৰছ কাঠক নিম্নভূমিত থকা ডিমৰু গছৰ নিচিনা অধিক কৰিলে। প্ৰিয় শ্ৰোতা, ধন ঐশ্বৰ্য আৰু ক্ষমতাত চলোমন ৰজা পৃথিৱীৰ ভিতৰতেই এজন শ্ৰেষ্ঠতম ৰজা আছিল। এইবাৰ 30 আৰু 31 নম্বৰ পদ দুটা পঢ়ি দিছো, চলোমনে জিৰচালেমত গোটেই ইছৰাইলৰ ওপৰত 40 বছৰ ৰাজত্ব কৰিলে। পাছে চলোমনে তেওঁৰ ওপৰ পিতৃবিলাকৰ লগত নিদ্ৰিত হলত তেওঁৰ পিতৃ ডায়ুদৰ নগৰত তেওঁক মৈদাম দিয়া হল আৰু তেওঁৰ পুত্ৰ ৰহবিয়াম তেওঁৰ পদত ৰজা হল। প্ৰিয় শ্ৰোতা, চলোমন ৰজাৰ কাৰণে ঈশ্বৰে কৰা সকলো প্ৰতিজ্ঞা তেওঁ সিদ্ধ কৰিলে। চলোমন ৰজাই বিচৰাৰ দৰে ঈশ্বৰে তেওঁক অলৌকিক জ্ঞান দান কৰিছিল। তাৰোপৰি ঈশ্বৰে তেওঁক ধন ঐশ্বৰ্য আৰু মান সন্মান সকলো দিছিল। এইদৰে তেওঁ 40 বছৰ গৌৰৱেৰে ৰাজত্ব কৰাৰ পাছত তেওঁৰ মৃত্যু হল। প্ৰিয় শ্ৰোতা, চলোমনে ঈশ্বৰৰ পৰা জ্ঞান বিচাৰিছিল। ঈশ্বৰে কিন্তু তেওঁক জ্ঞানৰ লগতে ধন ঐশ্বৰ্য মান সন্মান সকলো দিছিল। ঠিক একেদৰে যেতিয়া ঈশ্বৰে আমালৈ বিনামূল্যে আগবঢ়োৱা পৰিত্ৰাণ প্ৰভু যীশুখ্ৰীষ্টক আমি গ্ৰহণ কৰোঁ, তাৰ লগতেই আমি নোখোজাকৈয়ে অনেক আশীৰ্বাদ লাভ কৰোঁ। প্ৰভু যীশুক আপোনাৰ জীৱনৰ পৰিত্ৰাতা আৰু প্ৰভু বুলি গ্ৰহণ কৰাৰ জৰিয়তে আপুনি বাৰু সেই আশীৰ্বাদ লাভ কৰিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰ আপোনাৰ সহায় হওক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে
9954046275।
ফোন নম্বৰটো আকৌ এবাৰ কৈছো,
9954046275।
প্ৰিয় শ্ৰোতা, আপুনি এই ভক্তিবচন অনুষ্ঠানটি আমাৰ ৱেবছাইট radio882.comতো শুনিব পাৰিব।
আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
আপদলৈ মই